গীতমালা আশী অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে সুস্নিম অদূত সুৰত গাবলগীয়া আসফৰ ৰচিত গীত। হে ইজৰাইলৰ ৰখীয়া, কাণ পাতা, তুমি যোচেফৰ বংশক মেৰ সাগৰ জাকৰ দৰে চলাই আনিছা। তুমি কৰূপবোৰৰ ওপৰত বহি আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা। তুমি ইফ্ৰাইম, বিন্যামিন আৰু মনছি ফৈদৰ সন্মুখত তোমাৰ পৰাক্ৰম জগাই তোলা। আমাক উদ্ধাৰ কৰিবলৈ আহা। হে ঈশ্বৰ, তুমি আমাৰ অৱস্থাৰ পৰিৱৰ্তন কৰা, আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ। হে বাহিনীবোৰৰ ঈশ্বৰ জিহুৱা, তোমাৰ লোকসকলৰ প্ৰাৰ্থনাত তুমি কিমান কাললৈ ক্ৰুদ্ধ কৰি থাকিবা? তুমি তেওঁলোকক চকুলোৰ আহাৰ খাবলৈ দিলা আৰু প্ৰচুৰ পৰিমাণে চকুৰ পানী পান কৰিবলৈ দিলা। তুমি আমাক এনে কাৰণ কৰিলা যাতে আমাৰ প্ৰতিবেশী জাতিবোৰে আমাক লৈ বিবাদ কৰে। আমাৰ শত্ৰুবোৰে আমাক লৈ নিজৰ মাজত হাঁহি তামাচা কৰে। হে বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্তন কৰা, আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ। তুমি মিছৰৰ পৰা এজোপা দ্ৰাক্ষালতাৰ দৰে আমাক তুলি আনিলা। আন জাতিবোৰক খেদাই দি তুমি তাক ৰোপণ কৰিলা। তুমি তাৰ কাৰণে ভূমি পৰিষ্কাৰ কৰিলা, তাতে দ্ৰাক্ষালতাই দকৈ শিপা ধৰি দেশখনকে জুৰিলে। তাৰ ছাঁত পাহাৰ পৰ্বতবোৰ ঢাক খাই গ'ল, তাৰ ডালবোৰে বৃহৎ এৰজ গছবোৰ ঢাকি পেলালে। সমুদ্ৰলৈকে ইয়াৰ শাখাবোৰ আৰু ফৰাত নদী পৰ্যন্ত ইয়াৰ অংকুৰবোৰ বিস্তাৰিত হ'ল। তেন্তে কিয় তুমি তাৰ দেৱাল ভাঙি পেলালা? সেয়ে আটাই বাটৰুৱাই তাৰ ফল ছিঙে। বনৰ বৰাহে আহি তাক নষ্ট কৰে, পথাৰৰ পশুবোৰেও তাক খায়। সেই বাহিনীবোৰৰ ঈশ্বৰ, তুমি উলটি আহা, স্বৰ্গৰ পৰা তুমি তললৈ দৃষ্টি কৰা আৰু এই দ্ৰাক্ষালতাৰ দেশ ভাল কৰা। যি পুলি গছক তুমি নিজৰ সোঁ হাতেৰে ৰোপণ কৰিলা, যাৰ অংকুৰবোৰ তুমি বৃদ্ধি কৰিলা, সেই গছ জুইত পোৰা হ'ল, তাক কাটি পেলোৱা হৈছে। তোমাৰ শত্ৰুবোৰ তোমাৰ মুখৰ ধমকিত বিনষ্ট হওক, কিন্তু তোমাৰ সোঁহাতৰ লোকৰ ওপৰত তুমি নিজৰ হাত ৰাখা। হাত ৰাখা সেই মনুষ্যৰ পুত্ৰৰ ওপৰত যাক তুমি নিজৰ কাৰণে শক্তিশালী কৰিলা, তাতে আমি কেতিয়াও তোমাৰ ওচৰৰ পৰা উলটি নাযাম। তুমি আমাক পুনৰ জীৱন দিয়া, আমি তোমাৰ নামত নিবেদন কৰিম। সেই বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্তন কৰা, আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।